এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে সমগ্ৰ বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিত, যাতে প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰা যায়। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কৈছে যে উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমেই নহয়, ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছে আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া 7 বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলে সম্প্ৰচাৰ কৰিব। হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে নিশা 9:30 বজাত এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 130 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও আকাশবাণীৰ ৱেবছাইট AIR নিউজ আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে সমগ্ৰ বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্মই শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিত, যাতে প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰা যায়। দিল্লীৰ সেনাবাহিনীৰ ছাউনীত আজি ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ শিবিৰত কেডেটসকলক সম্বোধন কৰি তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ সময়ত সমগ্ৰ দেশতে আয়োজন কৰা জনজাগৰণৰ কাৰ্যসূচীত NCC কেডেটসকলে সাহসিকতা আৰু সমৰ্পণেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীসমূহৰ পাছতে NCC শিক্ষাৰ্থীসকলে দেশৰ বাবে দ্বিতীয় পৰ্যায়ৰ প্ৰতিৰক্ষা দায়িত্ব উল্লেখযোগ্যভাৱে পালন কৰিছে বুলি উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ নিৰাপত্তা বাহিনীসমূহে পাকিস্তান আৰু নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তান সন্ত্ৰাসবাদী ঘাটি ধবংস কৰাৰ পাছত সন্ত্ৰাসবাদীয়ে চলোৱা পেহেলগামৰ আক্ৰমণক দুৰ্ভাগ্যজনক আৰু কাপুৰুষালী কাৰ্য বুলি উল্লেখ কৰে। শ্ৰীসিঙে কয় যে দেশৰ জোৱানসকলে ভাৰতক আঘাত হনা কাৰ্যক সাহসিকতাৰে মষিমূৰ কৰিব। তেওঁ NCCক দেশৰ নিৰ্মাণৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে যুৱ প্ৰজন্মক গঢ়ি তোলাৰ উৎকৃষ্ট মাধ্যম বুলি অভিহিত কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত কাৰ্যভাৰ গ্ৰহণ সমাৰোহত NCCৰ শিক্ষাৰ্থীসকলক উল্লেখযোগ্য পাৰদৰ্শিতাৰ বাবে ৰক্ষামন্ত্ৰী পদক আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কৈছে যে উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমেই নহয়, ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছে। আজি বিয়লি লক্ষ্ণৌত আয়োজিত উত্তৰ প্ৰদেশ দিৱসৰ কাৰ্যসূচীত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই কথা প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশ বৰ্তমান দেশৰ 4থ অৰ্থব্যৱস্থাৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে আৰু খাদ্য সামগ্ৰীৰ উৎপাদনত 20% অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। তেওঁ নিৰ্ধাৰিত সময় অনুসৰি বৰ্তমান সময়ত ৰূপায়িত আঁচনিসমূহ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত প্ৰগতি মঞ্চে উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি মত প্ৰকাশ কৰে। ক্ষুদ্ৰ, লঘু আৰু মধ্যম উদ্যোগ খণ্ডৰ ব্যাপক প্ৰসাৰেৰে ৰাজ্যখনে আত্মনিৰ্ভৰ ভাৰত অভিযানক অধিক গতি প্ৰদান কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ৰাজ্যখনৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস কেৱল ৰাজ্যতে নহয়, আন দেশত বসবাস কৰা উত্তৰ প্ৰদেশৰ লোকসকলেও ইয়াক উদযাপন কৰিছে। লক্ষ্ণৌৰ ৰাষ্ট্ৰীয় প্ৰেৰণাস্থলত আয়োজিত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে 1 জিলা 1 ব্যঞ্জন আঁচনি মুকলি কৰে। তেওঁ লগতে চৰ্দাৰ পেটেল ঔদ্যোগিক অঞ্চল আঁচনি মুকলি কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক সন্মানিত কৰিব। এই প্ৰতিনিধিসকলক গণৰাজ্য দিৱসৰ পেৰেড উপভোগ কৰিবলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰণ লাভ কৰা ব্যক্তিসকলৰ ভিতৰত প্ৰায় 240 জন গাঁও প্ৰধান, গাঁওবুঢ়া আৰু ব্লক তথা জিলা পঞ্চায়তৰ সভাপতি। প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠ আৰু শিক্ষা ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে আজি পঞ্চম বীৰগাথাৰ 100গৰাকী বিজয়ীক সম্বৰ্ধনা জনায়। 18খন দেশৰ 91খন বিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ 3টা শাখাৰ অধীনত বিজয়ীসকলক নিৰ্বাচিত কৰা হয়। প্ৰতিগৰাকী বিজয়ীয়ে নগদ 10,000 টকা লাভ কৰাৰ লগতে গণৰাজ্য দিৱসৰ কৰ্তব্য পথত আয়োজিত কাৰ্যসূচীত বিশেষ অতিথি হিচাপে প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিব। 2021 চনত আৰম্ভ কৰা বীৰগাথাত এই বছৰ প্ৰায় 1,92,000 বিদ্যালয়ৰ প্ৰায় 1,92,00,000 ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। প্ৰতিৰক্ষা আৰু শিক্ষা মন্ত্ৰালয়ৰ যৌথ উদ্যোগত পঞ্চম বীৰগাথা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰীশেঠে 2047 চনত ভাৰতক বিশ্বৰ নেতা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ বিজয়ীসকলৰ প্ৰতি আহান জনায়। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে তেওঁ বেটি বচাও বেটি পঢ়াও পদক্ষেপৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে বিজয়ীসকলৰ 3ভাগৰ ভিতৰত 2ভাগেই হৈছে ছাত্ৰী। শিক্ষা ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিজয়ীসকলে এই অনুষ্ঠানত দেশৰ বৈচিত্ৰতাক প্ৰতিফলিত কৰিছে। তেওঁ যুৱ প্ৰজন্মক বিকশিত ভাৰতৰ লক্ষ্যৰে সামাজিক সেৱা আৰু প্ৰজ্ঞাৰে আগুৱাই যাবলৈ আহান জনায়। নিৰ্বাচন আয়োগে কাইলৈ নতুন দিল্লীত 16 সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এইবছৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল বিষয় হৈছে মোৰ ভাৰত মোৰ ভোট। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা যুৱ প্ৰজন্মক ভোটাৰ ফটো পৰিচয় পত্ৰ প্ৰদান কৰিব। শ্ৰীমতী মুৰ্মুৱে বিভিন্ন শাখাৰ শ্ৰেষ্ঠ নিৰ্বাচন বিষয়ক কাম কাজৰ বঁটাসমূহ প্ৰদান কৰিব। অনুষ্ঠানত আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰো উপস্থিত থাকিব। ভাৰত ভ্ৰমণলৈ অহা ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়ন আজি বিয়লি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেছৱালে কয় যে তেওঁৰ এই ভ্ৰমণে ভাৰত আৰু ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ পৰৱৰ্তী পৰ্যায়ৰ বিষয়ে অন্বেষণ কৰিব। তেওঁ লগতে কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত পাৰস্পৰিক বিশ্বাস আছে। সোমবাৰে গণৰাজ্য দিৱস উদযাপনত ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ কোষ্টাৰ সৈতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুয়োগৰাকী নেতাই চলিত মাহৰ 27 তাৰিখে ভাৰত ইউৰোপীয় সংঘৰ 16 সংখ্যক সন্মিলনৰ সহ অধ্যক্ষতাও কৰিব। সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰণ ৰিজিজুৱে কৈছে যে ভগৱান বুদ্ধৰ শিকনিসমূহে সম্প্ৰীতিৰ দিশত পথ প্ৰদৰ্শন কৰি আছে আৰু সমগ্ৰ বিশ্বৰ অস্তিত্বক প্ৰতিফলিত কৰিছে। নতুন দিল্লীত আজি দ্বিতীয় গোলকীয় বৌদ্ধ সন্মিলন 2026ত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীৰিজিজুৱে কয় যে এখন দেশ শক্তিশালী হৈ উঠাৰ ক্ষেত্ৰত বুদ্ধৰ শিকনি আৰু পথক অনুকৰণ কৰা উচিত। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ভগৱান বুদ্ধৰ বাণী আৰু জ্ঞানক প্ৰসাৰ কৰাৰ পদক্ষেপৰ কথা উল্লেখ কৰে। সাংস্কৃতিক মন্ত্ৰালয় আৰু আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘই যুটীয়াভাৱে এই সন্মিলনৰ আয়োজন কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 3য়খন খেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাটোৰ 2খন খেলত ভাৰতে নিউজিলেণ্ডক 7 উইকেটত পৰাস্ত কৰে। ইয়াৰ জৰিয়তে ভাৰতে শৃংখলাৰ 2-0 অগ্ৰগতি লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কৈছে যে উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমেই নহয়, ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছে। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 3য়খন খেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।